পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বাঁছৱাৰা ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত চলিত বৰ্ষৰ বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব মুকলি কৰিব। কেবিনেটৰ নিযুক্তি কমিটীয়ে চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন জনাইছে। কাইলৈৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব আৰু ভাৰত পুৰুষৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশ আৰু ৰাজস্থান ভ্ৰমণ কৰিব। তেওঁ গ্ৰেটাৰ নয়ডাত চলিত বৰ্ষৰ উত্তৰ প্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী উদ্বোধন কৰাৰ লগতে এই উপলক্ষে ভাষণ দিব। এই প্ৰদৰ্শনীৰ জৰিয়তে ৰাজ্যখনৰ বৈচিত্ৰ্যপূৰ্ণ শিল্প পৰম্পৰা, আধুনিক উদ্যোগ, শক্তিশালী অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু যুৱ উদ্যোগীসকলক একেখন মঞ্চলৈ অনাৰ প্ৰয়াস কৰা হৈছে। প্ৰদৰ্শনীত হস্ততাঁত, বস্ত্ৰশিল্প, খাদ্য প্ৰসংস্কৰণ, তথ্য প্ৰযুক্তি আদি ক্ষেত্ৰৰ সৈতে জড়িত ভালেমান সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ উপৰি একেখন প্ৰদৰ্শনীতে উত্তৰ প্ৰদেশৰ চহকী শিল্প, সংস্কৃতি আৰু খাদ্য সম্ভাৰো প্ৰদৰ্শন কৰা হ'ব। অহা 29 ছেপ্টেম্বৰ পৰ্যন্ত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি থাকিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী ৰাজস্থানলৈ যাব আৰু 1,22,100 কোটি টকা সম্বলিত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অন্যান্য ভালেমান প্ৰকল্প উদ্বোধন কৰিব। শ্ৰীমোদীয়ে ভ্ৰমণকালত বাঁছৱাৰাত হ'বলগীয়া এখন ৰাজহুৱা সভাত জনসাধাৰণক সম্বোধন কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে PM KUSUM আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰিব। সকলোৰে বাবে সুলভ, নিৰ্ভৰযোগ্য আৰু বহনক্ষম বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ ভাৰতৰ শক্তিখণ্ডক ৰূপান্তৰ কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে আজি অনুশক্তি বিদ্যুৎ নিগম লিমিটেডৰ মাহিৰ বাঁছৱাৰা ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰ বাবদ প্ৰায় 42,000 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত আকাশবাণীৰ বাঁছৱাৰাৰ সংবাদদাতাই এইদৰে কয়।
মাহি বাঁছৱাৰা ৰাজস্থান পৰমাণু উৰ্জা পৰিযোজনা কে তহত উন্নত সুৰক্ষা সুবিধাও কে সাথ 700 মেগাৱাট ক্ষমতা কে 4 স্বদেশী দবাও যুক্ত ভাৰী পানী ৰিয়েক্টৰ স্থাপিত কিয়ে যায়ংগে। ইয়াহ ৰাজস্থান কি দূসৰী পৰমাণু উৰ্জা পৰিযোজনা হে জিছে প্ৰদেশ মে বিজলী উৎপাদন কো বঢ়াৱা মিলেগা। সাথ হি ইয়াহ দেশ মে সস্তী, বিশ্বসনীয় আৰু টিকাও বিজলী আপূৰ্তি সুনিশ্চিত কৰণে কি দিশা মে মজবুত কদম সাবিত হোগা। শ্ৰী মোদী আজ হৰিত উৰ্জা সে জুড়ি কই পৰিযোজনাও কি সৌগাত দেংগে। জিতেন্দ্ৰ দ্বিবেদী, আকাশবাণী সমাচাৰ, বাঁছৱাৰা।
প্ৰধানমন্ত্ৰীয়ে আজি ৰাজস্থানত প্ৰায় 19,210 কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া ভালেমান সেউজ শক্তি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ফালোদি, জয়সালমেৰ, জালোৰ, চিকাৰ আদি ঠাইত সৌৰ প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব 2025 মুকলি কৰিব। 4-দিনীয়াকৈ হ'বলগীয়া এই সন্মিলনত ভাৰতৰ খাদ্য প্ৰসংস্কৰণ ক্ষেত্ৰ, খাদ্য সংৰক্ষণ, স্বাস্থ্যসন্মত খাদ্য আৰু জৈৱিক খাদ্য উৎপাদন আদি ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ লগতে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বিনিয়োগৰ সুযোগৰ বিষয়ে আলোচনা কৰা হ'ব। এই সন্মিলনত 21খনতকৈও অধিক দেশৰ প্ৰতিনিধি, 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধি আৰু 10টা মন্ত্ৰালয়ে ভাগ ল'ব। প্ৰধানমন্ত্ৰীৰ বিধিবদ্ধকৰণ ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ আঁচনিৰ অধীনত এই খণ্ডৰ প্ৰায় 26,000 হিতাধিকাৰীক ক্ষুদ্ৰ প্ৰকল্পৰ বাবে ঋণ আধাৰিত 770 কোটি টকাৰ সমৰ্থন আগবঢ়োৱা হ'ব। এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ বৈঠক, কাৰিকৰী বিষয়ক সত্ৰ, প্ৰদৰ্শনী আৰু ব্যৱসায়িক বিষয়ৰ সৈতে জড়িত কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব। কেবিনেটৰ নিযুক্তি কমিটীয়ে চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন জনাইছে। তেওঁ এতিয়াৰ পৰা ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব। 2026 চনৰ 30 মে'লৈ অথবা পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱা পৰ্যন্ত শ্ৰীচৌহানৰ কাৰ্যকাল বাহাল থাকিব। জেনেৰেল শ্ৰীচৌহানক 2022 চনৰ 28 ছেপ্টেম্বৰত চীফ অব ডিফেন্স ষ্টাফ হিচাপে নিযুক্তি দিয়া হৈছিল। ভাৰতীয় সেনাবাহিনীলৈ আগবঢ়োৱা উল্লেখযোগ্য সেৱাৰ বাবে তেওঁক ইতিমধ্যে পৰম বিশিষ্ট সেৱা পদক, উত্তম য়ুদ্ধ সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা পদক আৰু বিশেষ সেৱা পদক প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে অহা বছৰ হ'বলগীয়া 10ম আৰু 12ম শ্ৰেণীৰ পৰীক্ষাৰ সাম্ভাব্য সূচী প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি এই পৰীক্ষাসমূহ অহা বছৰৰ 17 ফেব্ৰুৱাৰীৰ পৰা 15 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব। এটা বিবৃতিত পৰিষদে এই সূচীক সাম্ভাব্য সূচী হিচাপে অভিহিত কৰি কয় যে বিদ্যালয়সমূহে পৰীক্ষাৰ্থীৰ চূড়ান্ত তালিকা জমা দিয়াৰ পাছতহে পৰীক্ষাৰ চূড়ান্ত সূচী প্ৰকাশ কৰা হ'ব। এই পৰীক্ষাত 204টা বিষয়ত ভাৰতৰ উপৰি অন্যান্য 26খন দেশৰ প্ৰায় 45 লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে এইবেলি প্ৰথমবাৰৰ বাবে একেটা শিক্ষাবৰ্ষতে 2বাৰকৈ 10ম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্রীয় মন্ত্রী নীতিন গাডকারিয়ে কৃষকর বাবে উচিত মূল্য নিশ্চিত করার গুরুত্বত আলোকপাত করে কৃষি রাসায়নিক উদ্যোগের উত্থানের আহ্বান জানাইছে। নতুন দিল্লীত কালি ভারতীয় শস্য যতন পরিষদের 62 সংখ্যক বার্ষিক সাধারণ সভাত ভাষণ দিয়ে কয় যে গোলকীয় বাজারত বিভিন্ন কারকর ফলত দেখা দিয়া দামর তারতম্যর কৃষকসকলে প্রায় উৎপাদিত সামগ্রীর উচিত মূল্য লাভ নকরে। ভারত বিশ্বর কৃষি রাসায়নিক পদার্থ তৃতীয় বৃহত্তম রপ্তানিকারক দেশ বলে উল্লেখ করে মন্ত্রীগুলো কয় যে কৃষি ক্ষেত্রত দেশ আত্মনির্ভর হিসাবে পরিগণিত হওয়াত উচ্চমানের কীটনাশক আর সারে গুরুত্বপূর্ণ ভূমিকা পালন করব। কৃত্রিম রাসায়নিক পদার্থর আমদানি হ্রাস করে ঘরুয়া উৎপাদন আর জৈব সামগ্রী রপ্তানি বৃদ্ধির উপর গুরুত্ব দিয়ে ভারতে বহনক্ষম কৃষি পদ্ধতির ক্ষেত্র বিশ্বর আগশারী দেশ হব পারে বলেও শ্রীগাডকারিয়ে মন্তব্য করে। কলকাতা আর ইয়ার দাঁতি কাষরিয়া অঞ্চল সমূহ হওয়া ধারাষার বরষুণের ফলত মৃত্যু হওয়া লোকর সংখ্যা 11 বৃদ্ধি পাইছে। কলকাতার কিছু অঞ্চলত পানি শুকাইছে যদিও বহু অঞ্চল এতিয়াও পানি তলত আছে। অবশ্যই বাস আর মেট্রো সেবা স্বাভাবিকভাবে চলি আছে। মুখ্যমন্ত্রী মমতা ব্যানার্জীয়ে মৃত্যু হওয়া লোকর নিকটাত্মীয়লৈ 2,00,000 টাকাক এককালীন সাহায্য আগবার কথা ঘোষণা করেছে। কলকাতাত আজিও বরষুণের আশঙ্কা আছে বলে বতর বিজ্ঞান বিভাগে আগলি বতরা দিছে। কাজিরঙা রাষ্ট্রীয় উদ্যান কাইলৈ পর্যটকর বাবে মুকলি করা হব। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কালি এই কথা ঘোষণা করে। প্রথম অবস্থাত উদ্যানখনের বাগরি সংমণ্ডল জনসাধারণের বাবে মুকলি করা হব। অক্টোবরের দ্বিতীয় সপ্তাহত কহরা সংমণ্ডল মুকলি করার সম্ভাবনা আছে। 1 নভেম্বরের হাতি সাফারি আরম্ভ হব বলে মুখ্যমন্ত্রীগুলো প্রকাশ করে। ভারত পুরুষের টি-20 এশিয়া কাপ ক্রিকেট প্রতিযোগিতার ফাইনেলত প্রবেশ করেছে। সুপার ফোর পর্যায়ের নিজের দ্বিতীয় খেলত ভারতে যা নিশা বাংলাদেশক 41 পরাস্ত করে। দুবাই আন্তঃরাষ্ট্রীয় ক্রিকেট স্টেডিয়ামত অনুষ্ঠিত খেলখনত প্রথমে ব্যাট ধরবলে আমন্ত্রণ লাভ করে ভারতে নির্ধারিত 20 ওভারত 6 উইকেটের বিনিময়ত 168 রান সংগ্রহ করে। ভারতের অভিষেক শর্মায় 37টা বলত 75 রানের বরঙনি আগবায়। প্রত্যুত্তরত বাংলাদেশে সেইফ হাসানের 69 রানের বরঙনির পাছতো নির্ধারিত 19 ওভার আর 3টা বলত 127 রানতে আটাইকটা উইকেট হেরায়। ভারতের কুলদীপ যাদবে 3টা আর বরুণ চক্রবর্তী আর জসপ্রীত বুমরাহে 2টাকৈ উইকেট দখল করে। খেলখনত করা অনবদ্য প্রদর্শনের অভিষেক শর্মাক প্লেয়ার অব দ্য ম্যাচ হিসাবে ঘোষণা করা হয়। প্রতিযোগিতাত আজি দুবাইত নিশা 8 বজাত সুপার ফোর পর্যায়ের আন এখন খেলত বাংলাদেশ পাকিস্তানের মুখামুখি হব। এই খেলখনের ফলাফলে প্রতিযোগিতার ফাইনেলত উপনীত হবলগা দ্বিতীয়টো দল নির্ধারণ করিব। আন্তঃরাষ্ট্রীয় ক্রিকেট পরিষদ ICC-এ আমেরিকা যুক্তরাষ্ট্রের USA ক্রিকেট সংস্থাক সদস্য পদেরপরা নিলম্বন করেছে। USA ক্রিকেটে ICC-র সদস্য হিসাবে পরিষদের সংবিধানের বাধ্যবাধকতা বারে বারে আর নিয়মিতভাবে ভঙ্গ করে অহার এই সিদ্ধান্ত লওয়া হয়েছে। ইয়ার ভিতর কার্যকরী প্রশাসন পরিকাঠামো রূপায়ণ করা ব্যর্থ হওয়া আর আমেরিকা যুক্তরাষ্ট্রের অলিম্পিক আর প্যারালিম্পিক সমিতির সহ রাষ্ট্রীয় প্রশাসনিক সংস্থার মর্যাদা লাভের দিকত অগ্রগতির অভাব আদি আছে। এটা বিবৃতিত ICC-এ কয় যে এই নিলম্বন দুর্ভাগ্যজনক যদিও দীর্ঘমেয়াদী স্বার্থ রক্ষার এয়া প্রয়োজনীয় পদক্ষেপ। ভারতে কালি বিয়লি AFC ফুটসাল এশিয়ান কাপ 2026 প্রতিযোগিতার অনুষ্ঠিত এখন যোগ্যতা নির্ণয়কারী খেলত মঙ্গোলিয়াক 3-0 গোলত পরাস্ত করে। আর্ডিয়াত অনুষ্ঠিত গ্রুপ এর এই খেলখনের বিজয় আছিল ফুটসালত ভারতের প্রথম আন্তঃরাষ্ট্রীয় বিজয়। রাষ্ট্রীয় পর্যায়ত এতিয়াও প্রারম্ভিক অবস্থাতে থাকা ফুটসাল খেলত অর্জন করা এই বিজয় ভারতের মাইলর খুঁটি হিসাবে বিবেচিত হয়েছে। খেলখনত ভারতের হয়ে সিয়ন ডিসুজাই 2টা আর অনমোল অধিকারী তৃতীয় তথা অন্তিমটো গোল দিয়ে। ভারত ইতিমধ্যে কুয়েত আর অস্ট্রেলিয়ার বিরুদ্ধে পরাজয়ের পাছত প্রতিযোগিতার বাহির হয়েছে। অবশ্যই মঙ্গোলিয়ার বিরুদ্ধে জয়লাভ করে ভারতে গ্রুপ এ তৃতীয় স্থান দখল করে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটা পুনৰ পঢ়ি দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বাছৱাৰা ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত চলিত বৰ্ষৰ বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব মুকলি কৰিব। কেবিনেটৰ নিযুক্তি কমিটীয়ে চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন জনাইছে। কাইলৈৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি সংমণ্ডল পৰ্যটকৰ মুকলি কৰা হ'ব আৰু ভাৰত পুৰুষৰ টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।